এয়া আকাশবাণী গুৱাহাটী দুপৰীয়া আঞ্চলিক বাতৰিৰ সৈতে মই উৎপল কুমাৰ দাস। ৰাজ্যত মহিলা উদ্যমিতা আঁচনিৰ অধীনত 40 লাখ মহিলালৈ ধন আগবঢ়োৱা হৈছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। নলবাৰী জিলাৰ চামতা ক্ৰীড়া সন্থাৰ খেলপথাৰত মহিলা উদ্যমিতা আঁচনিৰ অধীনত জিলাখনৰ 33,596গৰাকী আত্মসহায়ক গোটৰ সদস্যাক 10,000 টকাকৈ চেক প্ৰদান কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে আজি এই কথা জানিবলৈ দিয়ে। তেওঁ কয় যে মহিলাসকলৰ সবলীকৰণৰ লক্ষ্যৰে এই আঁচনি ৰূপায়ণ কৰা হৈছে। তেওঁ লগতে কয় যে চৰকাৰে সহায় কৰিলে মহিলাসকল সঠিক দিশত আগবাঢ়িব পাৰিব। চৰকাৰে মহিলাসকলক লাখপতি কৰি তোলাৰ বাবে চেষ্টা কৰি আহিছে বুলিও তেওঁ মত প্ৰকাশ কৰে। হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ দিন ঘোষণা কৰা হৈছে। সেই অনুসৰি হাইস্কুল শিক্ষান্ত পৰীক্ষা 10 ফেব্ৰুৱাৰীৰ পৰা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা 11 ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে আজি এই কথা প্ৰকাশ কৰে। অহা বছৰ ফেব্ৰুৱাৰীৰ শেষত ৰাজ্যত বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ সম্ভাৱনা আছে। কালি ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলে এখন সংবাদমেলত এই বিষয়ে প্ৰকাশ কৰে। নিৰ্বাচন আয়োগে পৰহি ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়ালৈ ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণৰ বাবে পত্ৰ প্ৰেৰণ কৰাৰ পাছতে কালি শ্ৰীগোৱেলে সংবাদমেলত এই বিষয়ে উল্লেখ কৰি কয় যে ভোটাৰৰ তথ্য ছপা কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। এই প্ৰক্ৰিয়া 21 নৱেম্বৰলৈ চলিব। 22 নৱেম্বৰৰ পৰা বুথ পৰ্যায়ৰ বিষয়াসকলে ঘৰে ঘৰে গৈ প্ৰতিগৰাকী ভোটাৰৰ তথ্য সংগ্ৰহ কৰিব। 2026 চনৰ 1 জানুৱাৰীত 18 বছৰ সম্পূৰ্ণ হোৱা তথা যোগ্য ভোটাৰৰ নাম ভোটাৰ তালিকাত সন্নিৱিষ্ট কৰা হ'ব। বুথ পৰ্যায়ৰ বিষয়াসকলে মৃত্যু হোৱা কোনো লোকৰ নাম ভোটাৰ তালিকাৰ থাকিলে কৰ্তনৰ ব্যৱস্থা কৰিব। আনহাতে অসমৰ কোনো লোকৰ নাম বহিঃৰাজ্যৰ ভোটাৰ তালিকাত থাকিলে তেনেলোকৰ নাম অসমৰ ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰা হ'ব। বুথ পৰ্যায়ৰ বিষয়াসকলে কোনো লোকক ঘৰত নাপালে 3 বাৰ পৰ্যন্ত গৈ পুনৰীক্ষণ সম্পূৰ্ণ কৰিব লাগিব। সকলো তথ্য বিশেষ এপত সংগ্ৰহ কৰা হ'ব। মুখ্য নিৰ্বাচনী বিষয়াগৰাকীয়ে লগতে কয় যে এটা ভোটকেন্দ্ৰত 1,200তকৈ অধিক ভোটদাতা থাকিব নোৱাৰিব। সেই অনুসৰি অসমৰ জনসংখ্যাৰ হিচাপত ভোটকেন্দ্ৰৰ সংখ্যা 1,826লৈ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। এই বিষয়ে জিলা পৰ্যায়ত আলোচনা চলি আছে। বিশেষ সংশোধনী তালিকাৰ খচৰা 27 ফেব্ৰুৱাৰীত প্ৰকাশ পাব আৰু 10 ফেব্ৰুৱাৰীত চূড়ান্ত তালিকা প্ৰকাশ পাব। একেখন সংবাদমেলতে মুখ্য নিৰ্বাচনী বিষয়াগৰাকীয়ে কয় যে খচৰা ভোটাৰ তালিকা প্ৰকাশৰ 15 দিনৰ ভিতৰত কোনো লোকৰ কিবা অভিযোগ থাকিলে সেই অভিযোগ জিলা আয়ুক্তক দিব পাৰিব। জিলা আয়ুক্তৰ কাৰ্যালয়ত অভিযোগ নিষ্পত্তি নহলে সেই অভিযোগ মুখ্য নিৰ্বাচনী বিষয়াৰ ওচৰত দাখিল কৰিব পাৰিব। ৰাজ্যৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহ চৰকাৰৰ নিয়ন্ত্ৰণতে থাকিব লাগিব বুলি গুৱাহাটী উচ্চ ন্যায়ালয়ে স্পষ্ট কৰি দিছে। অল আছাম ইংলিছ মিডিয়াম স্কুল এছ'চিয়েচনে এই সন্দৰ্ভত দাখিল কৰা আবেদনৰ ভিত্তিত ন্যায়ালয়ত ৰুজু হোৱা এটা গোচৰ খাৰিজ কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ে শিশুৰ সুৰক্ষিত ভৱিষ্যতৰ বাবে ৰাজ্য চৰকাৰে প্ৰণয়ন কৰা অসম বেচৰকাৰী শৈক্ষিক প্ৰতিষ্ঠান নিয়ন্ত্ৰণ আৰু ব্যৱস্থাপনা আইন 2026ৰ প্ৰয়োজন আছে বুলি উল্লেখ কৰিছে। এছ'চিয়েচনে উচ্চ ন্যায়ালয়ত এখন লেখ আবেদন দাখিল কৰি ৰাজ্য চৰকাৰে প্ৰণয়ন কৰা অসম বেচৰকাৰী শৈক্ষিক প্ৰতিষ্ঠান আইনখনক অসাংবিধানিক হিচাপে আখ্যা দিছিল যদিও ন্যায়ালয়ে সংগঠনটোৰ এই দাবীক নস্যাত কৰিছে। অসম বেচৰকাৰী শৈক্ষিক প্ৰতিষ্ঠান আইনৰ জৰিয়তে শিক্ষা বিভাগৰ সঞ্চালকক পূৰ্ণ পৰ্যায়ত ক্ষমতা দিয়াৰ বাবে ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানসমূহৰ স্বতন্ত্ৰতা ব্যাহত হৈছে বুলি অল আছাম ইংলিছ মিডিয়াম স্কুল এছ'চিয়েচনৰ হৈ অধিবক্তাই ন্যায়ালয়ত যুক্তি প্ৰদৰ্শন কৰিছিল যদিও ন্যায়ালয়ে এই আইনখনত কোনো অযুক্তিকৰ বিষয় নাই বুলি কয়। ইয়াৰ বিপৰীতে ৰাজ্য আৰু দেশৰ বৰ্তমানৰ প্ৰেক্ষাপটত এনে আইনৰ প্ৰয়োজনীয়তা আছে বুলিহে ন্যায়ালয়ে স্পষ্ট কৰি দিছে। আইনখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহে সন্মুখীন হোৱা সমস্যা হস্তক্ষেপ কৰাৰ ভিত্তি হ'ব নোৱাৰে বুলি উল্লেখ কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ে অল আছাম ইংলিছ মিডিয়াম স্কুল এছ'চিয়েচনৰ গোচৰটো খাৰিজ কৰে। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ কালজয় গীতেৰে তেওঁক শ্ৰদ্ধাঞ্জলি জনোৱাৰ বাবে ৰাজ্যখনৰ প্ৰায় 300গৰাকী শিল্পী আজি সন্ধিয়া গুৱাহাটীৰ চানমাৰীৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত সমবেত হ'ব। বিয়লি 5 বজাৰ পৰা হ'বলগীয়া এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত 200গৰাকীতকৈও অধিক কণ্ঠশিল্পী আৰু 70গৰাকীৰো অধিক বাদ্যযন্ত্ৰীয়ে 8গৰাকী সংগীত পৰিচালকৰ তত্বাৱধানত জুবিন গাৰ্গৰ দুকুৰি গীত পৰিৱেশন কৰিব। দৰ্শকসকলে এই অনুষ্ঠান বিনামূলীয়াকৈ উপভোগ কৰিব পাৰিব বুলি উদ্যোক্তাসকলে জনাইছে। দিছপুৰ আৰক্ষীয়ে আজি চিৰিয়াখানাৰ সমীপত অভিযান চলাই জালনোথ অহা 3জন লোকক গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰ কৰা লোক 3জন বৰপেটাৰ চুফিয়া খাতুন, মহিদুল ভূঞা আৰু বিহপুৰীয়াৰ মইনুল আলী বুলি চিনাক্ত কৰা হৈছে। আৰক্ষীয়ে তিনিওৰে জিম্মাৰ পৰা 36,65,000 টকাৰ জালনোট, প্ৰিণ্টাৰ, কাগজ আদি জব্দ কৰিছে। আমাৰ দুপৰীয়াৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বিয়লি 1:40 শুনিবলৈ পাব। নমস্কাৰ।